আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইটো আশা কৰিছোঁ যে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আমাৰ শ্ৰোতাসকলৰ মংগল হওক বুলিয়েই। আৰু এই অনুষ্ঠান প্ৰস্তুত কৰোঁতে বিভিন্নজনে বিভিন্ন ধৰণৰ অৰিহণা যোগায়। উদ্দেশ্য কিন্তু এটাই, শ্ৰোতাসকলৰ সেৱা কৰা। সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ খুব ইচ্ছা কৰোঁ, কাৰণ আমি জানিব বিচাৰোঁ আমাৰ এই বিনম্ৰ প্ৰচেষ্টাই আমাৰ মৰমৰ শ্ৰোতাসকলক উপকৃত কৰিছেনে নাই সেই কথা। সেইবাবেই আমি সদায় আপোনালোকক অনুৰোধ জনাওঁ আমালৈ চিঠি লিখক বুলি। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে আকৌ এবাৰ তোমাৰ বাক্য আলোচনা কৰিবলৈ আমাক এই সুবিধা দিয়া বাবে তোমাক অশেষ ধন্যবাদ জনাওঁ। প্ৰভু, আমি তোমাৰ বাক্য বুজাই দিয়া দূৰৰ কথা, তোমাৰ নাম লোৱাৰেই যোগ্য নহওঁ। তোমাৰ নিচিনা পবিত্ৰ ঈশ্বৰৰ আগত আমি মূৰ তুলিবৰেই যোগ্য নহওঁ। কিন্তু একমাত্ৰ তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম আৰু কৰুণাতেই আমি চলি আছোঁ। তুমিয়েই আমাক শিকোৱা প্ৰভু, তুমিয়েই আমাক কথা কোৱা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমাক অতি সহজ সৰলভাৱে দেখুৱাই দিয়া, যাতে আমি তোমাৰ মাত শুনিবলৈ পাওঁ, যাতে আমি তোমাক লগ পাওঁ। যিসকল শ্ৰোতাই এই অনুষ্ঠান শুনাৰ দ্বাৰা তোমাৰ বাক্য বুজিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোক প্ৰতিজনকে তুমি বিশেষভাৱে কথা কোৱা। প্ৰভু, এই অনুষ্ঠান সফল কৰিবলৈ দেহে কেহে লাগি থকা প্ৰতিজন ব্যক্তিক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, তোমাৰ বাক্যৰ সৌৰভ চাৰিওফালে বিয়পাই দিয়া। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত এই প্ৰাৰ্থনা আগবঢ়ালোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? এই পুস্তকখনক চমুকৈ আমি প্ৰকাশিত বাক্য বুলিয়েই কওঁ। আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰি যোৱা অনুষ্ঠানত 6 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমাৰ অধ্যয়ন আগবঢ়াই নিলোঁ। আজিৰ অনুষ্ঠানত আমি 7 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এই 7 নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে যে ঈশ্বৰে ইছৰাইল জাতিৰ এটা অৱশিষ্ট ভাগক মোহৰ মাৰিব আৰু মুক্তি লাভ কৰা এদল পৰজাতীয় লোকক উদ্ধাৰ কৰিব সেই মহাক্লেশৰ সময়ত। আমি ইতিমধ্যেই পাই আহিছোঁ যে পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি লৈ যোৱা হ'ব আৰু তাৰ পাছত পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব। নানা প্ৰকাৰৰ দুখ কষ্ট পৃথিৱীলৈ আহিব। প্ৰভু যীশুৰ ক্ৰোধ পৃথিৱীৰ ওপৰত প্ৰকাশ পাব। কিন্তু সেই মহাক্লেশৰ মাজতেই ইছৰাইল জাতিৰ এদল লোকক তেওঁ মোহৰ মাৰিব আৰু পৰজাতিৰ লোক অৰ্থাৎ অনা যিহুদী লোকসকলৰ মাজৰো এজাক লোকক তেওঁ ৰক্ষা কৰিব, কাৰণ তেওঁলোকে এই মহাক্লেশৰ মাজতেই প্ৰভু যীশুক বিশ্বাস কৰিব। এই প্ৰকাশিত বাক্য পুস্তকখন বুজি পাবলৈ খুব টান পুস্তক বুলি বহুতো মানুহে ক'ব খোজে। বহুতো লোকে ক'ব খোজে ইয়াত কিছুমান দৰ্শনৰ কথা আছে, কিছুমান প্ৰতীকধৰ্মী কথা আছে যিবোৰ মানুহে বুজি পাব নোৱাৰে। কিন্তু আমি ভাবোঁ এই পুস্তকখন অতি সুশৃংখল পুস্তক আৰু এই পুস্তকখন অতি সৰলভাৱে বিভক্ত কৰা আছে আৰু আমি অলপ মন কৰিলেই সেই বিভাজন বুজি পাব পাৰোঁ। আমি যদি ক'ৰবাৰ এঠাইৰ পৰা মাত্ৰ এটা দফালৈ তাত থকা কথাখিনি নিজৰ মতে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰি থাকোঁ তেন্তে খেলিমেলি হ'বই। কিন্তু তাকে নকৰি আমি পাচনি জোহনে আমাক যেনেদৰে কয়, যেনেদৰে দেখুৱায় তেনেদৰে বুজি গ'লেই হ'ল। আমি পঢ়ি যাব লাগে আৰু জোহনে আমাক যেনেদৰে আগবঢ়াই লৈ যায় তেনেদৰেই ঘটনাবোৰ বুজি গ'লেই হ'ল। আমি এতিয়া এনেকুৱা এটা অংশ পাঠ কৰি আছোঁ য'ত আমি পাওঁ মহাক্লেশৰ কথা। এই ঘটনাবোৰ ঘটিব যেতিয়া এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ, কাৰণ এই পৃথিৱীত মণ্ডলীৰ কাম শেষ হ'ব আৰু মণ্ডলীক পৃথিৱীৰ পৰা স্বৰ্গলৈ উঠাই লৈ যোৱা হ'ব। মণ্ডলী মানে সকলোবোৰ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টি। পাচনি পিতৰে এনেদৰে কৈছিল, কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। দ্বিতীয় পিতৰ 1 অধ্যায় 20 পদ। তাৰমানে আপুনি ক'ৰবাৰ পৰা এটা শাস্ত্ৰপদ লৈ অকলে তাৰ অৰ্থ ব্যাখ্যা কৰিলে নহ'ব, বা ওৰ এটা তোৰ এটা শাস্ত্ৰপদ বাছি লৈ সেইবোৰ নিজৰ পচন্দমতে ক্ৰমত সজাই কিবা এটা অৰ্থ উলিয়াব খুজিলেই নহ'ব। নাইবা কেৱল প্ৰকাশিত বাক্য পুস্তকখন অকলে ব্যাখ্যা কৰিলেই নহ'ব। আমি এই কথা মনত ৰখা উচিত যে প্ৰকাশিত বাক্য পুস্তকখন বাইবেলৰ একেবাৰে শেষৰখন পুস্তক। আমি যেতিয়া অংক শিকিবলৈ আৰম্ভ কৰোঁ তেতিয়া প্ৰথমতে নেওতা শিকোঁ, প্ৰথমতে আখৰবোৰ শিকোঁ, তাৰ পাছত যোগ নেওতা শিকোঁ, 1, 1, 2, 1, 2, 3, বা প্ৰথমতে আমি বৰ্ণমালা শিকোঁ। ক শ্ৰেণী বা খ শ্ৰেণীত পঢ়া ল'ৰা ছোৱালীক আমি পোনে পোনেই এলজেব্ৰা নিশিকাওঁ, বা জ্যামিতি বা এটমিক ফিজিক্স বা টান টান পাঠবোৰ নপঢ়াওঁ। এই প্ৰকাশিত বাক্য পুস্তকখন যিহেতু বাইবেলৰ শেষৰখন পুস্তক, গতিকে আমি বাইবেলৰ আগৰ পুস্তক 65খনৰ কথা অলপ হ'লেও জানিব লাগিব। আৰু যদি আমি আগৰ 65খন পুস্তকৰ ব্যৱহাৰিক জ্ঞান আহৰণ কৰি লওঁ তেতিয়া আমি দেখিম যে এই শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখনৰ কথাবোৰ বুজি পোৱাত আমাৰ সহজ হৈ পৰিছে। এতিয়া আমি পাচনি জোহনৰ যোগেদি মহাক্লেশৰ বিষয়ে বিশদভাৱে বৰ্ণনা পাম। এই সময়খিনিৰ কথা বাইবেলৰ আন কোনো ঠাইতেই বৰ্ণনা কৰা হোৱা নাই। কেৱল মঠিয়ে লিখা শুভবাৰ্তাৰ 24 আৰু 25 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে জৈতুন পৰ্বতত শিষ্যসকলৰ আগত কোৱা কথাখিনিৰ মাজতহে আমি এই সময়ছোৱাৰ বৰ্ণনা পাওঁ। আৰু আমি এতিয়া এই প্ৰকাশিত বাক্য পুস্তকত এই মহাক্লেশৰ বৰ্ণনা পাব ধৰিছোঁ, যিখনে আমাক আগতে পোৱা বৰ্ণনাৰ লগত আৰু অধিক কথা জনাই দিছে। তেওঁ জনোৱা কথাখিনি আচলতে প্ৰভু যীশুৱে জনোৱা কথা তেওঁৰ যোগেদি। 6 নম্বৰ অধ্যায়ত আমি দেখিলোঁ 7টা চাবৰ সেই পুথিখন মেলাৰ কথা। আচলতে আমি এতিয়ালৈকে 6টা চাব খোলাহে দেখিলোঁ, আৰু এই 6টা চাবে পৃথিৱীৰ ওপৰলৈ আহিবলগীয়া 4টা ভয়াৱহ অৱস্থাৰ কথা প্ৰকাশ কৰিছে। পৃথিৱীত আৰম্ভ হ'বলগীয়া সুধবিচাৰৰ কথা। 5 নম্বৰ চাবটো খোলোতে আমি দেখিলোঁ ঈশ্বৰৰ হকে শ্বহীদ হোৱা বহুতো লোকৰ জীৱাত্মা। আৰু 6 নম্বৰ চাবটো খোলোতে আমাৰ আগত দেখুওৱা হ'ল পৃথিৱীত ঈশ্বৰৰ মহাক্ৰোধ প্ৰকাশিত হোৱাৰ লক্ষণ হিচাপে প্ৰকাশ পোৱা বিভিন্ন প্ৰাকৃতিক চমৎকাৰবোৰৰ কথা। এই সময়ছোৱাত এবাৰো খ্ৰীষ্টীয় মণ্ডলীৰ নাম উল্লেখ কৰা হোৱা নাই। এই মহাক্লেশৰ সময়ছোৱাত মণ্ডলীৰ কোনো উল্লেখ নাই। কিয়? কাৰণ এই মহাক্লেশ ঘটিব পৃথিৱীত। যোহনে পৃথিৱীত ঘটি থকা ঘটনাৰ বৰ্ণনাহে দিব ধৰিছে, আৰু এই বিশেষ সময়ছোৱাত পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী নাথাকিবই। যোহনে যি যি দেখিছিল সেইবোৰকে লিপিবদ্ধ কৰিবলৈ তেওঁক কোৱা হৈছিল প্ৰভু যীশুৰ দ্বাৰা। তেওঁ প্ৰথমতে গৌৰৱান্বিত প্ৰভু যীশুৰ দৰ্শন পাইছিল, তাৰ পাছত তেওঁক কোৱা হৈছিল বৰ্তমান কালৰ বিষয়ে লিখিবলৈ, অৰ্থাৎ পৃথিৱীত মণ্ডলীৰ যুগ চলি থকাৰ সময়ৰ কথাবোৰ। আচলতে আমি এতিয়াও এই মণ্ডলীৰ যুগতেই আছোঁ, কাৰণ মণ্ডলী এতিয়াও পৃথিৱীতেই আছে। গতিকে পৃথিৱীত এতিয়াও মণ্ডলীৰ যুগ চলি আছে। প্ৰকাশিত বাক্য 2 নম্বৰ আৰু 3 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু আছিল এই খ্ৰীষ্টীয় মণ্ডলী। ইফিচ, স্মৰ্ণা, পৰগাম, থুৱাতিৰা ইত্যাদি 7টা স্থানীয় মণ্ডলী, অৰ্থাৎ মণ্ডলীৰ যুগৰ 7টা যুগৰ বিষয়ে আমি পঢ়িবলৈ পাইছিলোঁ। কিন্তু আমাৰ আগত থকা অধ্যায়টোত মণ্ডলীক একো কোৱা হোৱা নাই, কাৰণ মণ্ডলী আৰু পৃথিৱীত নাই। 4 নম্বৰ আৰু 5 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাইছিলোঁ যে মণ্ডলী স্বৰ্গত আছে। এই পৃথিৱীৰ পৰা মণ্ডলী উঠাই লৈ যোৱাৰ পাছত মণ্ডলী স্বৰ্গতেই থাকিব। মণ্ডলীয়ে মহাক্লেশৰ মাজেদি পাৰ হ'ব নালাগে, পৃথিৱীত চলিবলগীয়া মহাক্লেশৰ সন্মুখীন হ'ব নালাগে। গতিকে বিষয়বস্তু সলনি হ'ল। আমি আচলতে এতিয়া খ্ৰীষ্টীয় মণ্ডলীৰ বাহিৰৰ কথাহে দেখি আছোঁ। আমাক এখন পুথিৰ কথা কোৱা হ'ল, 7টা চাব থকা পুথি। আগৰ অধ্যায়টোত তাৰ 6টা চাব খোলা হ'ল। 4জন অশ্বাৰোহীয়ে পৃথিৱীত মহাক্লেশৰ সূত্ৰপাত ঘটায়, আৰু 7টা চাবে সামগ্ৰিক ছবি এখন দাঙি ধৰে সেই 7 বছৰীয়া কালডোখৰৰ। শেষৰটো চাবে আচলতে সেই 7 বছৰীয়া মহাক্লেশৰ পাছৰ অৰ্ধ, অৰ্থাৎ পাছৰ 3.5 বছৰৰ কথা বুজায়। ইতিমধ্যেই পৃথিৱীৰ 4ভাগৰ 1ভাগ মানুহ মৰিব। এই 3.5 বছৰীয়া কাল আৰম্ভ হোৱাৰ আগতেই এই ভয়াৱহ সময়ছোৱাৰ মাজেৰে পাৰ হৈ যোৱাটো বিশেষকৈ ঈশ্বৰৰ হকে থিয় দিয়া লোক, অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী লোকৰ বাবে অতি কষ্টকৰ হ'ব। সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিলেও কিছুমান লোকে খ্ৰীষ্টক বিশ্বাস কৰিব ত্ৰাণকৰ্তা আৰু প্ৰভুৰূপে। এতিয়া জোহনে আমাৰ আগত এটা সহজ নীতি দাঙি ধৰিব যাতে আমাৰ বাবে কথাবোৰ বুজাত সহজ হয়। তেওঁ 7ৰ শৃংখলা এটা আমাৰ আগত দাঙি ধৰিব, কিন্তু তেওঁ কেনেভাৱে দাঙি ধৰিছে সেইটো আমি লক্ষ্য কৰা উচিত। এতিয়া আমি এটা বিশেষ ধৰণৰ প্ৰশ্ন আলোচনা কৰিব খুজিছোঁ। আমি ইতিমধ্যে উল্লেখ কৰিলোঁ যে পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগেই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। কিন্তু এই সময়ছোৱাত পৃথিৱীত যিবোৰ মানুহ থাকি যাব, সেই মানুহবোৰৰ মাজৰ যিসকল লোকে প্ৰভু যীশুক বিশ্বাস কৰিব তেওঁলোকৰ কি হ'ব? আমি এই কথাও জানো যে খ্ৰীষ্টীয় মণ্ডলী উঠাই লৈ যোৱাৰ লগে লগে পবিত্ৰ আত্মাৰ পৰিচৰ্যাও সলনি হ'ব। তেওঁ মণ্ডলীক খ্ৰীষ্টৰ আগত উপহাৰস্বৰূপে আগবঢ়াবগৈ। তেনেহ'লে পৃথিৱীত থকা কোনো মানুহ সেই সময়ছোৱাত খ্ৰীষ্টলৈ ঘূৰিবনে, খ্ৰীষ্টত বিশ্বাস কৰিবনে? কাৰণ পবিত্ৰ আত্মাৰ সহায় নহ'লে মানুহে খ্ৰীষ্টক বুজি পাব নোৱাৰে। কিন্তু পবিত্ৰ আত্মাই পৃথিৱী এৰি নাযায়। তেওঁ আগৰ দৰে অসততাৰ ওপৰত বাধা নিষেধহে নচলাব সেই মহাক্লেশৰ সময়ছোৱাত। 50 দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা এই পৃথিৱীলৈ নামি আহিছিল বিশেষ পৰিচৰ্যাৰ বাবে। এই পৃথিৱীৰ পৰা মণ্ডলীক তুলি নিয়াৰ লগে লগে তেওঁৰ সেই বিশেষ পৰিচৰ্যাৰ সামৰণি পৰিব। কিন্তু তেওঁ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ নপৰে। সেই মহাক্লেশৰ সময়ছোৱাত বহুতো লোকক খ্ৰীষ্টলৈ আনিব পবিত্ৰ আত্মাই। বহু সংখ্যক লোক সেই সময়ত খ্ৰীষ্টলৈ ঘূৰিব। অগণন লোকে সেই সময়ছোৱাত খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব আৰু সাহসেৰে খ্ৰীষ্টৰ হকে থিয় দিব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো আমি পঢ়ি দিম। তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এইকাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা 4জন স্বৰ্গদূত দেখিলোঁ। তাৰ পাছত মানে কিহৰ পাছত? পৃথিৱীত ঈশ্বৰে প্ৰদৰ্শন কৰা প্ৰচণ্ড ক্ৰোধ দণ্ডৰ পাছত। সেই কথা আমি আগৰ অধ্যায়তে পালোঁ। সেই 4জন অশ্বাৰোহীৰ যোগেদি আমি জানিব পাৰিলোঁ পৃথিৱীত কেনেদৰে মহাক্লেশ চলিব সেই কথা। কিন্তু আমি পৃথিৱীত চলিব লগা সম্পূৰ্ণ মহাক্লেশৰ ছবিখন এতিয়াও পোৱা নাই। এতিয়া এই অধ্যায়ত আমি আৰু কথা পাম। পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এইকাৰণে পৃথিৱীৰ 4 বায়ু ধৰি পৃথিৱীৰ 4 চুকত থিয় হৈ থকা 4জন স্বৰ্গদূত দেখিলোঁ। এবাৰ এজন লোকে মন্তব্য কৰিছিল, বাইবেলৰ কথা বিজ্ঞানসন্মত নহয়। পৃথিৱীৰ 4 চুক বুলি যে ইয়াত কৈছে, পৃথিৱীখন জানো চেপেটা যে ইয়াৰ 4টা চুক থাকিব? তেতিয়া ডক্টৰ আইৰন চাইড নামৰ বিখ্যাত পণ্ডিত এজনে হাঁহি মাৰি উত্তৰ দিছিল, মহাশয়, পৃথিৱীখনৰ 4টা চুক থকা বুলি আপুনি নাজানেনে? পৃথিৱীখনৰতো 4টা চুক আছেই, উত্তৰ, দক্ষিণ, পূব, পশ্চিম। ইয়াত বতাহ বলাৰ কথা যে কোৱা হৈছে, সেই বতাহ মানে সুধ বিচাৰ দণ্ডৰ মহাক্লেশৰ ধুমুহা বতাহ। ঈশ্বৰে আচলতে মানুহক শাস্তি দিবলৈও বতাহ ব্যৱহাৰ কৰে। কিন্তু ইয়াত আমি দেখিছোঁ সেই মহাক্লেশৰ বতাহ কিছু সময়ৰ কাৰণে ধৰি ৰখা হৈছে, অৰ্থাৎ মহাক্লেশৰ সাময়িক বিৰতি ঘটা যেন আমি দেখিছোঁ। এই সাময়িক বিৰতি কিয় বাৰু? আমি ভাবোঁ এই বিশেষ সময়ছোৱাত পৃথিৱীৰ বহুতো লোকে ঈশ্বৰলৈ ঘূৰিব আৰু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰিব। অৱশ্যে বাকী লোকসকলে তেওঁলোকৰ হৃদয় কঠিনহে কৰিব। সূৰ্যৰ পোহৰত মম গলি যায়, কিন্তু বোকা সূৰ্যৰ পোহৰত টান হৈ যায়, ঠিক তেনেকুৱা কথা। বাৰু এতিয়া আমি 2 নম্বৰ আৰু 3 নম্বৰ পদ দুটা পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে জীৱনময় ঈশ্বৰৰ চাব লৈ সূৰ্য উদয় হোৱা ঠাইৰ পৰা উঠি অহা আন এজন দূত দেখিলোঁ। তেওঁ বৰ মাতেৰে ৰিঙিয়াই পৃথিৱী আৰু সাগৰক হিংসা কৰিবলৈ ক্ষমতা পোৱা সেই 4জন দূতক ক'লে, আমি নিজ ঈশ্বৰৰ দাসবিলাকৰ কপালত চাপ নামাৰো মানে? তোমালোকে পৃথিৱী বা সাগৰ বা গছবোৰক হিংসা নকৰিবা। আন এজন স্বৰ্গদূত মানে পঞ্চমজন স্বৰ্গদূত। তেওঁ আন চাৰিজনতকৈ অলপ উচ্চ খাপৰ, কাৰণ তেওঁ বাকী চাৰিজনক আদেশ দিয়া আমি দেখিবলৈ পাইছোঁ। আমি দানিয়েল ভাৱবাদীৰ পুস্তক আৰু ইফিচিয়া পুস্তকতো দেখিছিলোঁ যে স্বৰ্গদূতবোৰৰ মাজতো সৰু ডাঙৰ বাব আছে। ছয়তানৰ লগৰীয়া দূতবোৰৰ মাজতো সৰু ডাঙৰ বাব আছে আৰু স্বৰ্গদূতৰ মাজতো আছে। এই পঞ্চম স্বৰ্গদূতজনে বাকী স্বৰ্গদূত চাৰিজনক অলপ বাট চাবলৈ কৈছে। পৃথিৱীত যে অতি ভয়াৱহ ক্লেশ তাৰণা আদিৰ আৰম্ভণি হ'ব ধৰিছে, ঠিক তাৰ আগে আগে এনেদৰে কোৱা হৈছে, অলপ বাট চাবলৈ, অলপ অপেক্ষা কৰিবলৈ। কাৰণ এই ভয়ানক অৱস্থাৰ পৰা ঈশ্বৰৰ বিশ্বাসী লোকসকলক বচাব লাগিব। সেই বিশ্বাসীসকলক মোহৰ মৰা হ'ব আৰু তেতিয়াহে তেওঁলোকে এই ভয়ানক দিনৰ মাজতো বাচি যাব পাৰিব। সেই ভয়াৱহ দিনৰ বিষয়ে প্ৰভু যীশুৱে এনেদৰে কৈছিল, কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। মুঠিয়ে লিখা শুভবাৰ্তা 24:21-22। সেই মোহৰ মাৰি দিয়া লোকসকলক বচাবৰ কাৰণেই আনকি সেই মহাক্লেশৰ দিনবোৰো চমু কৰা হ'ব। সেই বিশ্বাসীসকলৰ কপালতনো কি চাপ মৰা হ'ব? আমি ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰোঁ, কাৰণ আমাক এই কথা জনাই দিয়া হোৱা নাই। আমি মাত্ৰ এই কথা জানিলেই হ'ল যে সেই সময়ত সেই লোকসকলক চাপ মাৰি চিনাক্ত কৰি দিয়া হ'ব, যাতে মহাক্লেশৰ মাজতো তেওঁলোকৰ কোনো অনিষ্ট নহয়। ইয়াত আমি দেখিছোঁ 7 চাপটো খোলাৰ আগতে এটা সাময়িক বিৰতি। এই বিৰতিৰ সময়ছোৱাত যিসকল লোকে খ্ৰীষ্টক বিশ্বাস কৰিব, সেই সকলোৰে কপালত চাপ মাৰি দিয়া হ'ব সুৰক্ষাৰ বাবে, প্ৰতিৰক্ষাৰ বাবে। আৰু সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী থাকিব স্বৰ্গত, আৰু চাপ মাৰি দিয়া সেই নতুন খ্ৰীষ্টীয় বিশ্বাসীসকল থাকিব পৃথিৱীত। তাৰ পাছতেই পৃথিৱীত আকৌ প্ৰচণ্ড ৰূপত মহাক্লেশ চলিব। কিন্তু কপালত চাপ মাৰি দিয়া সেই বিশ্বাসীসকল নিৰাপদে সাৰি যাব আৰু এদিন স্বৰ্গত সকলো খ্ৰীষ্টীয় বিশ্বাসী একগোট হ'ব পাৰিব। সেইদিনা আপুনি বাৰু ক'ত থাকিব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যদি হে মোরিয়া মোর কিহর ভয় কিহর ভা কিহর নময় দুখিয়া খরব করি ঈশ্বর জলত তাকে মোক সলায় পুষ্ট
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আপদলৈ মই নকৰো ভয়, তুমি মোৰ কাষতে আছা। জীৱনৰ সকলো প্ৰয়োজন তুমিয়ে পূৰণ কৰিছা। জীৱন কৰিছা মোৰ মহানিয়া, কিহৰনো মই দুখীয়া। কৰ্ম কৰি ঈশ্বৰ জিহুৱা, পাইছো পৰিত্ৰাণ।